এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়া ছয় বজাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি নাওবৈচা আৰু খুমটাইত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ, পুলিন পুথাওক স্মৰণেৰে ৰাজ্যজুৰি টাই আহোমসকলৰ পৰম্পৰাগত উৎসৱ মেডাম মেফি পালন, গোলাঘাট জিলাৰ মেৰাপানীত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 73 সংখ্যক জিলা অধিৱেশন আৰু বেংগালুৰুত অসমৰ 4 যুৱকৰ ৰহস্যজনক মৃত্যু। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নাওবৈচা বিধানসভা সমষ্টিৰ 31,124 গৰাকী মহিলাৰ মাজত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত 10,000 টকাকৈ চেক বিতৰণ কৰে। পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে খুমটাই বিধানসভা সমষ্টিটোত 30,957 গৰাকী আম্মসহায়ক গোটৰ সদস্যৰ মাজত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত 10,000 টকাকৈ চেক বিতৰণ কৰে। নৰাগাঁও খেলপথাৰত আয়োজিত এই অনুষ্ঠানতে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই 12 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা নৰাগাঁও মিনি ষ্টেডিয়াম মুকলি কৰে। 14 বিঘা ভূমিত নিৰ্মাণ কৰা এই ষ্টেডিয়ামখনত ছুইমিং পুল, ইনডোৰ ষ্টেডিয়াম, বেডমিণ্টন কোৰ্ট, শ্বুটিং, টেবুল টেনিছ কক্ষ আৰু ব্যায়ামগাৰৰ সুবিধা আছে। পুলিন পুথাওসকলৰ উপাসনা আৰু স্মৃতি তৰ্পণেৰে আজি ৰাজ্যজুৰি টাই আহোমসকলৰ পৰম্পৰাগত ধৰ্মীয় আৰু সামাজিক উৎসৱ মেডাম মেফি পালন কৰা হয়। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত লখিমপুৰ জিলা প্ৰশাসন আৰু লখিমপুৰ টাই সাংস্কৃতিক বিকাশ আৰু গৱেষণা কেন্দ্ৰৰ সহযোগত আজি উত্তৰ লখিমপুৰৰ ত্যাগ ক্ষেত্ৰত মেডাম মেফি কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হয়। এই অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা মুখ্য অতিথি হিচাপে উপস্থিত থাকে।
গৱেষণা কেন্দ্ৰৰ সহযোগত কেন্দ্ৰীয়ভাৱে ৰাজ্যিক ভিত্তিত অসম চৰকাৰে আজি আহোম সমাজৰ এক আধ্যাত্মিক পৰম্পৰা মেডাম মেফি এই ত্যাগ ক্ষেত্ৰত আয়োজন কৰিছে। আজিৰ এই অনুষ্ঠানত উপস্থিত থকা প্ৰতিগৰাকী পৰম শ্ৰদ্ধাৰ ৰাইজক অসম চৰকাৰৰ হৈ মই আন্তৰিকতাৰে শ্ৰদ্ধা আৰু সম্ভাষণ জ্ঞাপন কৰিছো।
শিৱসাগৰ জিলাত বৃহত্তৰ ৰংপুৰ মেডাম মেফি উদযাপন সমিতিৰ উদ্যোগত আৰু আটাচু জিলা সমিতিৰ সহযোগত কালিৰে পৰা মেডাম মেফি অনুষ্ঠিত হৈছে। প্ৰতিবছৰে মেডাম মেফিৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত কৰি অহা ৰাষ্ট্ৰীয় পৰ্যায়ৰ মাৰাথনৰ পৰিৱৰ্তে এইবাৰ শিৱসাগৰৰ বৰপুখুৰীৰ পাৰত ৰাজ্যিক ভিত্তিত হেৰিটেজ ৰাণৰ আয়োজন কৰা হৈছে। পুৰুষ আৰু মহিলাৰ 3টা শাখাত কাইলৈ হ'বলগীয়া এই প্ৰতিযোগিতাত বিজয়ীসকলক নগদ ধনেৰে পুৰস্কৃত কৰা হ'ব। ধেমাজি জিলাৰ হাবুঙত যোৱা বৃহস্পতিবাৰৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে মেডাম মেফি অনুষ্ঠিত হৈছে। ইয়াৰ লগত সংগতি ৰাখি গ্ৰন্থমেলা, বাণিজ্য মেলা, ফুটবল, কুইজ আদিকে ধৰি বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। আজি মেডাম মেফিৰ মুকলি সভাত ইতিহাসবিদ নগেন হাজৰিকা আৰু সাহিত্যিক সাংবাদিক উমেশ চেতিয়াক 2025-26 বৰ্ষৰ হাবুং বঁটা আগবঢ়োৱা হ'ব। গুৱাহাটী মহানগৰীৰ বিভিন্ন ঠাইতো পৰম্পৰাগত ৰীতি নীতিৰে আজি মেডাম মেফি উদযাপন কৰা হয়। বৃহত্তৰ গুৱাহাটী কেন্দ্ৰীয় মেডাম মেফি উদযাপন সমিতিৰ উদ্যোগত নদবমাৰ চুকাফা নগৰত দিনজোৰা কাৰ্যসূচীৰে আয়োজিত মেডাম মেফিৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে। বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে স্বীকৃতিপ্ৰাপ্ত চৰাইদেউ মৈদাম প্ৰাংগণতো আজি আধ্যামিক ৰীতি নীতিৰে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত মেডাম মেফি পালন কৰা হয়। এই অনুষ্ঠানত দেশী বিদেশী পৰ্যটকে অংশগ্ৰহণ কৰে। গোলাঘাটতো কাকডোঙাৰ চাবুক ধৰাত কেন্দ্ৰীয়ভাৱে মেডাম মেফি পালন কৰা হয়। ইয়াৰ লগতে মেৰাপানী, বোকাখাট, খুমটাই ইত্যাদি ঠাইসমূহতো পূৰ্বপুৰুষসকলক শ্ৰদ্ধা জনাই টাই আহোমসকলৰ এই ধৰ্মীয় উৎসৱৰ আয়োজন কৰা হয়। একেদৰে যোৰহাটতো চুকাফা ক্ষেত্ৰত মেডাম মেফি ধৰ্মীয় কাৰ্যসূচীৰ পৰম্পৰা অনুযায়ী পালন কৰা হয়। গোলাঘাট জিলাৰ মেৰাপানীৰ গান্ধীৰাম লয়িং সমন্বয় ক্ষেত্ৰত আজিৰে পৰা দুদিনীয়াকৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 73 সংখ্যক জিলা অধিৱেশন অনুষ্ঠিত হৈছে। আধ্যামিক পৰিৱেশৰ মাজত আয়োজিত এই অধিৱেশনত গোলাঘাট জিলাৰ 15 আঞ্চলিক শাখাৰ 10,000ৰো অধিক ভকত বৈষ্ণৱে অংশগ্ৰহণ কৰাৰ কথা। অধিৱেশনস্থলীত জুবিন ক্ষেত্ৰ, ধৰ্মধজ্জা উত্তোলনস্থলী, প্ৰতিনিধি শিবিৰ, প্ৰদৰ্শনীথলীকে ধৰি কেইবাটাও স্থানত কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। আজি অভ্যৰ্থনা সমিতিৰ 73 গৰাকী মহিলাই দিহানাম পৰিৱেশন কৰাৰ লগতে 3খন ধৰ্মগ্ৰন্থ উন্মোচন কৰা হয়। কাইলৈ পুৱা ধৰ্মধজ্জা উত্তোলনৰ পাছত ধৰ্মীয় সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ'ব। ইয়াৰ পাছতে মুকলি সভা অনুষ্ঠিত হ'ব। নিশাৰ ভাগত অংকীয়া ভাওনা পৰিৱেশন কৰা হ'ব বুলি উদ্যোক্তাসকলে জনাইছে। বাংগালুৰুত কৰ্মসংস্থাপনৰ বাবে যোৱা অসমৰ 4 যুৱকৰ মৃতদেহ আজি পুৱা বন্ধ কোঠাত উদ্ধাৰ হোৱা ঘটনাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে এই ঘটনাৰ তদন্তৰ বাবে আৰক্ষীক নিৰ্দেশ দিয়াৰ লগতে বাংগালুৰুৰ আৰক্ষীৰ সৈতে যোগাযোগ কৰি পাৰ্থিৱ শৰীৰকেইটা ৰাজ্যলৈ উভতাই অনাৰ ব্যৱস্থা কৰিবলৈ আহান জনাইছে। মুখ্যমন্ত্ৰীয়ে কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ সৈতেও বিষয়টো সন্দৰ্ভত আলোচনা কৰিব বুলি প্ৰকাশ কৰে।
এইটো এটা ৰাতিপুৱাই বহুত দুখৰ খবৰ আমি পাইছো। মই ইতিমধ্যে পুলিচক নিৰ্দেশ দিছো যে বাংগালুৰুৰ পুলিচ কমিশনাৰৰ লগত কথা পাতিব লাগে, ঘটনাৰ তদন্তও কৰিব লাগে আৰু মৃত শৰীৰকেইটা সন্মান সহকাৰে অসমলৈ উভতাই আনিব লাগে। আৰু মই নিজেও কর্ণাটকের মুখ্যমন্ত্রীর লগত আজি গধূলি এই বিষয়ে আলোচনা করি।
উল্লেখযোগ্য যে আজি পুৱা বাংগালুৰুৰ এটা বন্ধ কোঠাত ঢকুৱাখনাৰ উজনি বৰ্ষামুখৰ নীৰেন্দ্ৰনাথ টাইট, ডেক্টৰ টাইট, ধনঞ্জয় টাইট আৰু লক্ষীমপুৰৰ নাওবৈচা শালমৰাৰ জয়ন্ত চিন্তেৰ মৃতদেহ উদ্ধাৰ হৈছে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কাইলৈ লোকসভাত 2026-27 বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট উত্থাপন কৰিব। বাজেট উত্থাপন কৰাৰ পাছত ইয়াৰ প্ৰতিলিপি ৰাজ্যসভাত দাখিল কৰা হ'ব। শ্ৰীমতী সীতাৰমণে এইবাৰকে ধৰি একেৰাহে নৱমবাৰৰ বাবে বাজেট দাখিল কৰিব। সংসদত বাজেট ভাষণ সম্পূৰ্ণ হোৱাৰ পাছত বাজেট নথি মোবাইল এপ আৰু ৱেবছাইটত উপলভ্য হ'ব। বাজেট দাখিলৰ পাছত শ্ৰীমতী সীতাৰমণে দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 30 গৰাকী শিক্ষাৰ্থীৰ সৈতে মত বিনিময় কৰিব। উল্লেখযোগ্য যে বাজেট প্ৰস্তুতৰ পূৰ্বে কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে অৰ্থনীতিবিদ, শ্ৰমিক সংঘ, শিক্ষা আৰু স্বাস্থ্য, বাণিজ্য আৰু সেৱা, উদ্যোগ, বিত্ত, মূলধনী বজাৰ, অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ খণ্ডৰ বিশেষজ্ঞ আৰু প্ৰতিনিধিকে ধৰি বিভিন্ন অংশীদাৰসকলৰ সৈতে প্ৰাক বাজেট পৰামৰ্শ বৈঠকত মিলিত হৈছিল আৰু তেওঁলোকৰ মতামত গ্ৰহণ কৰিছিল। এইবাৰৰ কেন্দ্ৰীয় বাজেটত এই পৰামৰ্শৰ প্ৰতিফলন দেখিবলৈ পোৱা যাব। অসম সাহিত্য সভাৰ দ্বাদশ বিশেষ বাৰ্ষিক পঞ্চৰত্ন অধিৱেশন আজিৰে পৰা গুৱাহাটীত অনুষ্ঠিত হৈছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত 4-দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই অধিৱেশনৰ অহা 3 ফেব্ৰুৱাৰীত সামৰণি পৰিব। আজি পুৱা মূল তোৰণ, মঞ্চ, অস্থায়ী কাৰ্যালয় আৰু বিভিন্ন সমন্বয় ক্ষেত্ৰ উদ্বোধন কৰা হয়। বিয়লি 3 বজাৰ পৰা শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীৰ পৌৰহিত্যত অসম সাহিত্য সভাৰ 2025-27 কাৰ্যবৰ্ষৰ চতুৰ্থ পূৰ্ণাংগ কাৰ্যনিৰ্বাহক অধিৱেশন অনুষ্ঠিত হৈছে। কাইলৈ পুৱা সভাৰ মূল পতাকা উত্তোলন কৰাৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ প্ৰতিনিধি আৰু অসম সাহিত্য সভাৰ বিষয়ববীয়াই 118খন পতাকা উত্তোলন কৰিব। দিনৰ 11 বজাত সভাপতিক লৈ এটা সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ'ব। 12 বজাৰ পৰা সাহিত্য উৎসৱ কাৰ্যসূচী অনুষ্ঠিত হ'ব। কাইলৈ সভাৰ প্ৰথম মুকলি অধিৱেশন অনুষ্ঠিত হ'ব। কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ 118 সংখ্যক জন্মবাৰ্ষিকী উপলক্ষে আজি ৰাজ্যবাসীয়ে তেওঁক শ্ৰদ্ধাৰে সোঁৱৰিছে। উৰেটো জীৱন, মাটি, মানুহ তথা দেশ তথা জাতিৰ বাবে অমূল্য অৱদান আগবঢ়াই যোৱা গীতিকাৰ, সুৰকাৰ, চিত্ৰশিল্পী তথা স্বাধীনতা সংগ্ৰামী ৰাভাদেৱৰ জীৱন আদৰ্শই অসমবাসীক সদায় অনুপ্ৰাণিত কৰি আহিছে। শিল্পীগৰাকীৰ স্মৃতিত আজি তেজপুৰৰ তলগেৰেকীত থকা তেওঁৰ সমাধিস্থলত এটি বিশেষ শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জন্মবাৰ্ষিকী উপলক্ষে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। ডঃ শৰ্মাই সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে বিষ্ণু প্ৰসাদ ৰাভাৰ বৰ্ণিল জীৱন পৰিক্ৰমাই জনগণক সৃষ্টি আৰু সমাজ চেতনাৰ বাণী শিকাই থৈ গৈছে। ৰাজ্যৰ সমাজ সংস্কৃতিৰ প্ৰতিটো দিশক চহকী কৰি থৈ যোৱা মহান শিল্পীগৰাকীৰ অৱদানে যুগ যুগান্তৰলৈ প্ৰতিটো প্ৰজন্মক উদ্বুদ্ধ কৰি ৰাখিব বুলি তেওঁ মন্তব্য কৰে। শিক্ষামন্ত্ৰী ডঃ ৰনুজ পেগুৱে আজি ধৰতীয়াবা জনজাতীয় গ্ৰাম্য উৎকৰ্ষ অভিযানৰ অধীনত ধেমাজিত নিৰ্মাণ কৰা ল'ৰা আৰু ছোৱালীৰ আৱাসগৃহ উদ্বোধন কৰে। জিলাখনত 3,90,00,000 টকা ব্যয় সাপেক্ষে বিষ্ণুপুৰ টেকজুৰি উচ্চ মাধ্যমিক বিদ্যালয় চৌহদত 50খন বিচনাযুক্ত এই আৱাস দুটা নিৰ্মাণ কৰা হৈছে। এই ছাত্ৰাবাসে অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক যাত্ৰা অধিক সুচল কৰি তুলিব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। আজি নিশা 8:02 আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত পদপথত আশ্ৰিত শিশুৰ সুৰক্ষা আৰু ভৱিষ্যৎ শীৰ্ষক এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত সক্ৰিয় শিশু অধিকাৰ কৰ্মী তথা সামাজিক বিশ্লেষক জিতু দত্ত আৰু শিশু সুৰক্ষাৰ বাবে কাম কৰি অহা সংস্থা কেয়াৰ ইউ 365ৰ মুৰববী ভৃগু বৰঠাকুৰে অংশগ্ৰহণ কৰিব। অনুষ্ঠানৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। অনুষ্ঠানটোৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটি পুনৰ এবাৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি নাওবৈচা আৰু খুমটাইত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ। পুলিন পুথাওক স্মৰণেৰে ৰাজ্যজুৰি টাই আহোমসকলৰ পৰম্পৰাগত উৎসৱ মেডাম মেফি পালন। গোলাঘাট জিলাৰ মেৰাপানীত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 73 সংখ্যক জিলা অধিৱেশন আৰু বেংগালুৰুত অসমৰ 4জন যুৱকৰ ৰহস্যজনক মৃত্যু। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।